وَقُلْ لِلْمُؤْمِنَاتِ يَغْضُضْنَ مِنْ أَبْصَارِهِنَّ وَيَحْفَظْنَ فُرُوجَهُنَّ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنْهَا وَلْيَضْرِبْنَ بِخُمُرِهِنَّ عَلَى جُيُوبِهِنَّ ولا يبدين زينتهن إلا لبعولتهن أو آبائهن أو آباء بعولتهن أو أبنائهن أو أبنائهن أو أبناء بعولتهن أو إخوانهن أو إخوانهن أو بني إخوانهن أو بني أخواتهن أو نسائهن أو نسائهن أو ما ملكت أيمانهن أو التابعين غير أولي الإربة من الرجال أو الطفل الذين لم يظهروا على عورات النساء ولا يضربن بأرجلهن ليعلم ما يخفين من زينتهن وتوبوا إلى الله جميعا أيها المؤمنون لعلكم تفلحون
আর মুমিনা নারী হকলক কোয়া তেওনকো যে নিজর দৃষ্টি সংযত রাখে আর নিজর লজ্জাস্থানৰ হিফাজত কৰে আৰু তেওঁলোকে যে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় সেয়া সুকীয়া কথা তেওঁলোকে যেন মূৰৰ উৰণেৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে তেওঁলোকে যেন নিজৰ স্বামী পিতৃ স্বামীৰ পিতৃ নিজৰ পুত্ৰ স্বামীৰ পুত্ৰ ভাতৃৰ পুত্ৰ বাই ভনীৰ পুত্ৰ লগৰীয়া তিৰোতা নিজৰ অধীনস্থ দাসী যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অংগ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে আন কাৰো সন্মুখতেই তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে হজুৰে খোজ নাকাৰে হে মুমিনসকল তোমালোক আটাই আল্লাহৰ ফালে উভতি আহা যাতে তোমালোকে সফল কাম হ'ব পাৰা